Super Hits 93.5, Red FM or Morning Number 1 FM Mandy, আৰু এতিয়া বাজিৰ মস্তানী movie খনৰ পৰা দিৱানী মস্তানী ট্ৰেকটো শুনাৰ লগে লগে সময় এতিয়া 9:40 আৰু গমটো পাইছে আজি ষ্টুডিঅ'ত আমি কথা পাতি আছো আমাৰ দুগৰাকী গেষ্টৰ সৈতে আৰু বৰ্তমান চলি আছে কিৰণ শ্ৰীপৰ্টিকৰ পল্টন বজাৰত আছামিজ ফুড ফেষ্টিভেল আৰু সেই সম্পৰ্কে আজি আমাৰ মাজত আছে কিৰণ শ্ৰীপৰ্টিক হোটেলৰ শ্বেফ নিপেন শৰ্মা আৰু এছিষ্টেণ্ট FNB মেনেজাৰ নিৰঞ্জন ডেকা। এইখিনি জনাই দিওঁ যে এই ফুড ফেষ্টিভেলখন চলিব 17-30 এপ্ৰিললৈ। গতিকে আজি হ'ল ছেকেণ্ড ডে আৰু ইন ডিটেইল আমি জানিব বিচাৰিছোঁ এই ফুড ফেষ্টিভেলৰ বিষয়ে এতিয়া নিপেন শৰ্মাৰ পৰা। নিপেন শৰ্মা দা, আপুনি কিৰণ শ্ৰীপৰ্টিক হোটেলৰ শ্বেফ হয়, গতিকে এই যি ফেষ্টিভেলত বিভিন্ন খাদ্য সম্ভাৰ আপুনি তৈয়াৰ কৰি আছে সেই বিষয়ে অকণমান জনাওকচোন।
বা আচলতে আমাৰ যিখন ফুড ফেষ্টিভেল আমি পাতি আছোঁ, এই ফুড ফেষ্টিভেলটো কমপ্লিট মানে কি ট্ৰেডিশ্যনেল আছামিজ কিউজিনৰ ওপৰত পাতিছোঁ আমি। চ' ৰঙালী বিহুত যাতে আমি অসমবাসীক এটা পিয়'ৰ আছামিজ ফুডৰ এটা টেষ্ট দিব পাৰোঁ, সেইকাৰণে আমি ইয়াত আপ্ৰাণ চেষ্টা কৰিছোঁ। ফুড মেটেৰিয়েলছবিলাক মানে ইনগ্ৰিডিয়েণ্টছবিলাক আমি অসমৰ বিভিন্ন অঞ্চলৰ পৰা স্পেচিয়েলি গাঁৱৰ পৰা কালেক্ট কৰিছোঁ, কিন্তু গুৱাহাটী চিটিত যিহেতু এইবিলাক ইনগ্ৰিডিয়েণ্টছ নেপায় আজিকালি পাবলৈ বহুত দিগদাৰ হৈ গৈছে। চ' বিভিন্ন অঞ্চলৰ পৰা আমি কালেক্ট কৰিছোঁ আৰু অনুষ্ঠানটি যাতে আমি খুব ধুনীয়াকৈ পাতিব পাৰোঁ তাৰ কাৰণে আমি খুবেই চেষ্টা কৰিছোঁ। চ' এইবাৰ এইটো যিহেতু ৰঙালী বিহুৰ ছিজন, আছামিজ ফুড ফেষ্টিভেল, ট্ৰেডিশ্যনেল আছামিজ ফুড মানে গেষ্টক খোৱাবলৈ, আমোদ দিয়াবলৈ আমি খুবেই চেষ্টা কৰিছোঁ।
এতিয়া জানিব বিচাৰিছোঁ যে কিমান বিধ ব্যঞ্জন আপুনি তৈয়াৰ কৰিছে?
আমি আমাৰ মেনুত এৰাউণ্ড 30 বিধমান ব্যঞ্জন আছে আমাৰ অসমীয়া মেনুখনত।
অ'কে, তাৰে পৰা কেইটামান যদি আপুনি নাম কয় একদম ভাল লগা নামবোৰ।
তাৰে কিছুমান আইটেম হ'ল, ধৰা হ'ল হাঁহৰ মাংস আৰু কোমোৰা থাকিব, জালুক দিয়া পাৰ মাংস থাকিব, থলুৱা মুৰ্গী মাংসটো থাকিবই, তাৰপিছত
পাতত দিয়া কিবা আছে
নে? দিয়া মোৱা মাছ থাকিব, দেন মোৱা মাছ আৰু আদা পাত জাল দিয়া থাকিব, পোৰা গৰৈ মাছৰ পিটিকা থাকিব,
বঢ়িয়া,
তাৰপিছত বিভিন্ন ধৰণৰ অসমীয়া চাটনি থাকিব তাতে, কলডিল ভাজি থাকিব, লাইশাক ভাজি থাকিব, ঢেকীয়া শাকৰ ভাজি থাকিব, এইবিলাক ধৰণৰ বিভিন্ন ধৰণে এনেকুৱা খাদ্য আমি আমাৰ মেনুত ৰাখিছোঁ।
সুপাৰব। সো যি দেখা গৈছে মানে সাংঘাটিক এটা এটা আইটেম আৰু যে প্ৰত্যেকেই খুব খাই ভাল পাওঁ। চ' আই এম শ্বৰ যিসকলে আমাক শুনি আছে তেওঁলোকে গম পাইছে যে বৰ্তমান চলি আছে আছামিজ ফুড ফেষ্টিভেল আৰু এই সকলোবোৰ ব্যঞ্জনৰ যদি আপুনি সোৱাদ ল'ব বিচাৰিছে আহিব পাৰে এই ফুড ফেষ্টিভেললৈ, ৰাইট? আমি কথা আৰু পাতিম এই ফুড ফেষ্টিভেলটোৰ বিষয়ে নিপেন শৰ্মা আৰু নিৰঞ্জন ডেকা, কিন্তু সময় এইখিনিতে আকৌ এটা ট্ৰেক প্লে কৰা আৰু এইখিনিতে এতিয়া আহি আছে আপোনাৰ কাৰণে এলিফ্ট মুভিখনৰ পৰা আপুনি এনজয় কৰি আছে আজিৰ মানডে মৰ্ণিং নাম্বাৰ 1 হোম এণ্ড ষ্টুডিঅ'ত লাইভ 93.5 ৰেড এফ এম বজাতে ৰহক।